এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, আজি বিধানসভাত এই সম্পৰ্কীয় প্ৰস্তাৱ উত্থাপনৰ সম্ভাৱনা, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনা বহুবিবাহ প্ৰতিৰোধকে ধৰি কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা, ৰাজ্যৰ বান সমস্যা 70% সমাধান হৈছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ, 3 ডিচেম্বৰত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, আৰু গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ বিষয়ক আলোচনা চক্ৰ। ৰাজ্যৰ 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত কালি মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়। ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৰ অধ্যক্ষতাত গঠিত সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন কালি ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰে। জনজাতি পৰিক্ৰমা বিভাগে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰিবলগীয়া প্ৰতিবেদনখন বিধানসভাত গৃহীত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে গৃহ মন্ত্ৰালয়লৈ পঠিয়াব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত কালি এই কথা প্ৰকাশ কৰে। তেওঁ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বুলিও আশা প্ৰকাশ কৰে।
ৰনুজ পেগু, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয়। কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰো যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে। মই বিশ্বাসী যে অসমৰ কঠিন পৰিৱেশৰ মাজত এটা ভাৰসাম্য বজাই ৰাখি মন্ত্ৰীসভাৰ গোটে যিখন প্ৰতিবেদন দাখিল কৰিছে সি নিশ্চিতভাৱে আমাৰ সকলোৱে আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব।
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। আজি অধিৱেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পৰ্কিত 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ লগতে 2025-26 বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰিৰ ওপৰতো ভোটদান হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সদনত প্ৰথম দিনাই উত্থাপন কৰা অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 বিবেচনা আৰু গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী সংশোধনী বিধেয়ক 2025 আৰু অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025ও উত্থাপন কৰাৰ কথা। বিত্তমন্ত্ৰী অজন্ত নেওগে আজি সদনত অসম বিনিয়োজন বিধেয়ক 2025 উত্থাপন কৰিব। শ্ৰীমতী নেওগে অসম সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী বিধেয়ক 2025 আৰু অসম কৰ আৰোপ সংশোধনী বিধেয়ক 2025 বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব। একেদৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক 2025 বিবেচনা আৰু গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক 2025 আৰু চুকাফা বিশ্ববিদ্যালয় বিধেয়ক 2025 বিবেচনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। সমবায় মন্ত্ৰী যোগেন মোহনে অসম সমবায় সমিতি সংশোধনী বিধেয়ক 2025 সদনত উত্থাপন কৰিব। পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পালে জীৱ জন্তুৰ বিৰুদ্ধে নিষ্ঠুৰতা প্ৰদৰ্শন প্ৰতিৰোধ সংশোধনী বিধেয়ক 2025 আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱেলাই অসম বিপণী আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 বিবেচনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। ৰাজ্যৰ বান সমস্যা 70% সমাধান হৈছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিৱেশনত তথ্য প্ৰকাশ কৰে। বিগত 4.5 বছৰত ৰাজ্যত নতুনকৈ 1100 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালি প্ৰশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে 1150 কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে 950 কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ বাবে চলিত বিত্তীয় বৰ্ষতে অনুমোদন দিয়া হ'ব। ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে কমেও 9টা জলাশয় খননৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত 695 কোটি টকা আবণ্টন দিছে বুলি তেওঁ কয়। শীঘ্ৰে ইয়াৰ বাবে প্ৰয়োজনীয় নিবিদা আহান কৰা হ'ব বুলিও সদনত মন্ত্ৰী শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। অহা 3 ডিচেম্বৰত আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টবল কামাণ্ডাৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ADREত উত্তীৰ্ণ প্ৰাৰ্থীসকলেও শীঘ্ৰে নিযুক্তি পত্ৰ লাভ কৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক 300 টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া 28 নৱেম্বৰত অৰ্থাৎ কাইলৈ আৰম্ভ হ'ব বুলিও তেওঁ কয়। তদুপৰি 12 ডিচেম্বৰৰ পৰা BTRৰ লোকসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম মন্ত্ৰীসভাই কালি ৰাজ্যখনৰ বিৰল সম্পদ হিচাপে লণ্ডনৰ পৰা ৰাজ্যখনলৈ প্ৰদৰ্শনৰ বাবে আনিবলগীয়া বৃন্দাবনী বস্ত্ৰ সংগ্ৰহালয় নিৰ্মাণ সন্দৰ্ভত বিশেষ সিদ্ধান্তত অনুমোদন জনায়। এই সম্পদৰ সঠিক সংৰক্ষণ আৰু ৰাজহুৱা প্ৰদৰ্শন সুনিশ্চিত কৰিবলৈ অত্যাধুনিক সংগ্ৰহালয় স্থাপনৰ বাবে খানাপাৰাৰ চৰকাৰী মুগা ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনায়। জে এছ ডব্লিউ গ্ৰুপৰ সহযোগত নিৰ্মাণ হ'বলগীয়া এই সংগ্ৰহালয়ৰ বাবে পূৰ্বে 1 বিঘা ভূমি আবণ্টন দিয়া হৈছিল যদিও কালি মন্ত্ৰীসভাই এই ভূমিৰ পৰিমাণ 3 বিঘালৈ বৃদ্ধি কৰে। মন্ত্ৰীসভাই কালি গুৱাহাটীৰ দক্ষিণ গাঁওস্থিত অসম জৰীপ আৰু বন্দবস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকৰ সেৱা বৃদ্ধি 2025তো অনুমোদন জনায়। ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি 2021 চনৰ পৰা বৰ্তমানলৈ 2,882 কোটি টকা মূল্যৰ অধিক মাদক দ্ৰব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে 2021 চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত 14,239টা গোচৰ ৰুজু কৰা হৈছে। এনে সৰবৰাহ কাৰ্যত জড়িত থকাৰ অভিযোগত 23,275জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জব্দ কৰা মাদক দ্ৰব্যৰ ভিতৰত 434,56,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হৈছে। একেদৰে ৰাজ্য চৰকাৰে 2023 চনৰ জানুৱাৰীৰ পৰা চলিত বছৰৰ অক্টোবৰলৈ অবৈধ সুৰাৰ বিৰুদ্ধে 111টা গোচৰ ৰুজু কৰিছে আৰু 3,26,000 লিটাৰৰো অধিক অবৈধ সুৰা জব্দ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত আজি 2খন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্ৰ শোলেৰ নিৰ্মাণৰ 50 বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নিৰ্মাতাই অংশ ল'ব। এই মহোৎসৱ সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
গোৱাত হৈ থকা 56সংখ্যক ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত আজি কলা একাডেমী প্ৰেক্ষাগৃহত 2খন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। প্ৰথমখন আলোচনা চক্ৰত শোলে ছবিখনৰ নিৰ্মাণৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটি সাক্ষাৎকাৰ অনুষ্ঠানত ভাগ ল'ব ছবিখনৰ পৰিচালক ৰমেশ চিপ্পিয়ে। এই অনুষ্ঠানতেই সদ্য প্ৰয়াত ছবিখনৰ অভিনেতা ধৰ্মেন্দ্ৰৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব। ইয়াৰ পিছৰ আলোচনা চক্ৰখনত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও চলচ্চিত্ৰ নিৰ্মাতাই অংশ ল'ব। বিষয় হৈছে নিউ নৰ্থ ইষ্ট চিনেমা এণ্ড ফিল্ম স্কুল। চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া সংস্থানসমূহৰ পৰা উত্তীৰ্ণ হোৱা উত্তৰ পূৰ্বাঞ্চলৰ 9 প্ৰজন্মৰ পৰিচালকসকলে কিদৰে চলচ্চিত্ৰ নিৰ্মাণত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু উত্তৰ পূৰ্বাঞ্চলক দেশৰ চলচ্চিত্ৰ মানচিত্ৰত তুলি ধৰিছে এই সম্পৰ্কে আলোচনা হ'ব। এই আলোচনাত অসমৰ পৰা তৰুণ প্ৰজন্মৰ চলচ্চিত্ৰ পৰিচালক ৰীমা বৰা আৰু মহৰ্ষি তুহিন কাশ্যপে অংশ ল'ব। মণিপুৰৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক হাওবাম পৱন কুমাৰ উপস্থিত থাকিব আৰু এই আলোচনাটিৰ আঁত ধৰিব মেঘালয়ৰ এগৰাকী অতি প্ৰতিভাৱান চলচ্চিত্ৰ পৰিচালক ডমিনিক চাংমাই। কালি এই উৎসৱত পত্ৰলেখা আৰু ভাইমন্দাৰ পৰিচালকসকলৰ সৈতে 2খন সংবাদমেল অনুষ্ঠিত হয় আৰু ভাইমন্দাৰ পৰিচালক শশাংক সমীৰে অতি সুন্দৰভাৱে অসমীয়া চিনেমাৰ যি এতিয়া 90 বছৰীয়া যাত্ৰা সম্পূৰ্ণ হ'ল সেই বিষয়ে ব্যাখ্যা কৰে আৰু লগতে অসমীয়া চিনেমালৈ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ অৱদানৰ সম্পৰ্কেও তেওঁ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। কাইলৈ এই উৎসৱৰ সামৰণি পৰিব আৰু ইতিমধ্যে আমি মন কৰিছো যে যিসকল প্ৰতিনিধি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহিছিল সেইসকলে ইতিমধ্যে লাহে লাহে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা 4 ডিচেম্বৰলৈ অনলাইনযোগে প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধ মৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে।
आकाशवाणी का गुवाहाटी केंद्र है। दिन के 12:05 हुए हैं। अब हम सैनिक भाइयों का कार्यक्रम आरंभ करते हैं।
हाय, जादुकुरी कंठर गोराकी तेलो। आकाशवाणी गुवाहाटी सैन्य बहन अनुष्ठान 3 बहने तारे दुगोराकीक लई अहा 29 नवेम्बर निशा विशेष दृष्टिपात।
বিমলেশারিয়ার নাম আসলে রেখা বেহেন আর মোর নাম আসলে সীমা বেহেন আর সাধনা ফুকনের নাম আসলে মিতা বেহেন। আমার প্রোগ্রাম এক্সিকিউটিভ MC শর্মা মানে আমার যেটু রেডিও নেম দিলে যেটু নামরে আমি ফৌজি ভাইয়কে লিয়ে কার্যক্রম এইটু নামেরে করু।
শনিবারে নিশা 8:02
এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসম মন্ত্ৰী সভাৰ বৈঠকত ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰাৰ প্ৰতিবেদনত অনুমোদন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কৰা কেইবাটাও বিশেষ ঘোষণা, কমলপুৰৰ ব্যৱসায়ী কনক ডেকাৰ ব্যৱসায়িক সফলতাক লৈ সৰ্বত্ৰ হোৱা চৰ্চাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। কামৰূপ জিলাৰ কমলপুৰত যুৱ ব্যৱসায়ী কনক ডেকাই 2খন মালবাহী ৰেলগাড়ী ক্ৰয় কৰাৰ লগতে ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল কৰিডৰ নিৰ্মাণ কৰি চৰ্চালৈ অহাৰ এটা বাতৰি অসমৰ প্ৰতিনিধি কাকতে আজি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। 300 বিঘা ভূমিত নিৰ্মাণ কৰা শ্ৰীডেকাৰ ব্যৱসায়িক প্ৰকল্পত প্ৰায় 1000 যুৱক যুৱতীয়ে কৰ্মসংস্থান লাভ কৰিব বুলি উৎসাহজনক খবৰ এটাও বাতৰিটোত উল্লেখ কৰা হৈছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন, অসম মন্ত্ৰীসভাই অনুমোদন জনাৰ বাতৰিটো নিয়মীয়া বাৰ্তা, দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেলকে ধৰি প্ৰতিখন বাতৰি কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে অহা 3 ডিচেম্বৰত অসম আৰক্ষীৰ নিযুক্তি পত্ৰ প্ৰদান, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলক 2 ফেব্ৰুৱাৰী ₹300 মাহিলী জলপানী প্ৰদান আৰু BTC 12 ডিচেম্বৰত অৰুণোদয় আঁচনি শুভাৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সংবিধান দিৱসৰ দিনটোত কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমীয়া বড়োকে ধৰি সংবিধানৰ 9টা ভাষাৰ অনুদিত সংস্কৰণ মুকলি কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আৰু কাৰাবন্দী অৱস্থাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক দেশখনৰ সেনা আৰু ISI হত্যা কৰা বুলি কালি প্ৰচাৰ হোৱা খবৰে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। টীম ইণ্ডিয়াক গুৱাহাটীত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত পৰাজিত কৰি দক্ষিণ আফ্ৰিকাই 25 বছৰৰ পাছত ভাৰতত শৃংখলা জয় কৰাৰ এটা বাতৰি দৈনিক অসম আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
2026 বৰ্ষত হ'বলগীয়া 17 বছৰ অনূৰ্ধ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেক 3-1 ব্যৱধানত পৰাস্ত কৰে। আহমেদাবাদৰ একা এৰেনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দাল্লালমুন গাংতে আটাইকেইটা গ'ল দিয়ে। যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত এয়া হ'ল ভাৰতৰ প্ৰথম বিজয়। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে অনুষ্ঠিত ভাৰত আৰু পেলেষ্টাইনৰ মাজৰ এখন খেল 1-1 ড্ৰ হৈছিল। কালিৰ জয়ৰ সুবাদত ভাৰত 4 পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, আজি বিধানসভাত এই সম্পৰ্কীয় প্ৰস্তাৱ উত্থাপনৰ সম্ভাৱনা, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনা বহুবিবাহ প্ৰতিৰোধকে ধৰি কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা, ৰাজ্যৰ বান সমস্যা 70% সমাধান হৈছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ, 3 ডিচেম্বৰত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু গোৱাৰ পানাজীত অনুষ্ঠিত 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ বিষয়ক আলোচনা চক্ৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।